হুছিয়াৰ ভাৱবাদী পুস্তক 7 অধ্যায়। যেতিয়া মই ইজৰাইলক সুস্থ কৰিব বিচাৰোঁ, তেতিয়া ইফ্ৰমীয়ৰ পাপৰ লগতে চমৰীয়াৰ দুষ্টতাৰ কাৰ্যবোৰ প্ৰকাশ পায়। তেওঁলোকে চলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুটপাত কৰে। কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ। এতিয়া তেওঁলোকৰ পাপ কাৰ্যবোৰে তেওঁলোকক সম্পূৰ্ণকৈ আগুৰি ৰাখিছে। মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে। তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে। তেওঁলোক সকলোৰে বিবিচাৰী তেওঁলোক পিঠা প্ৰস্তুত কৰোতাৰ তপত তন্দুৰ নিচিনা। পিঠা প্ৰস্তুত কৰোতাজনে আটাগুৰি খচাৰ পৰা আৰম্ভ কৰি পিঠা ফলিত উঠালৈকে তন্দুৰৰ জুই লৰচৰ কৰাৰ প্ৰয়োজন নহয়। আমাৰ ৰজাৰ উৎসৱৰ দিনা প্ৰধান লোকসকল দ্ৰাক্ষাৰসৰ ৰাগীত অসুস্থ হৈছিল। নিন্দসকলৰ সৈতে তেওঁ নিজৰ হাত আগবঢ়াইছিল, কিয়নো এক তন্দুৰৰ দৰে প্ৰজ্বলিত হৃদয়েৰে সৈতে তেওঁলোকে নিজৰ ভিতৰতে চলনা পৰিকল্পনা কৰে। ওৰে ৰাতি তেওঁলোকৰ খং ধুমাৰিত হৈ থাকে। ৰাতিপুৱা সেই খং এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্ৰখৰতাৰে জ্বলি উঠে। তেওঁলোক সকলোৱে এটা তন্দুৰৰ দৰে তপত। তেওঁলোকৰ শাসনকৰ্তাসকলক তেওঁলোকে গ্ৰাস কৰে। তেওঁলোকৰ সকলো ৰজা প্ৰতীত হ'ল। তেওঁলোকৰ কোনেও সহায়ৰ বাবে মুখ নামাতে। ইফ্ৰয়িম অন্যান্য জাতিবোৰৰ লগত মিলি গৈছে। ইফ্ৰয়িম এফালে পুৰি যোৱা এনে এক পিঠা যাক লুটিয়াই দিয়া হোৱা নাই। বিদেশীসকলে তেওঁৰ শক্তি দুৰ্বল কৰিলে, কিন্তু তেওঁ তাক বুজি পোৱা নাই। তেওঁ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই। ইজৰাইলৰ অহংকাৰে তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে। এই সকলোবোৰৰ উপৰিও তেওঁলোকৰ ঈশ্বৰ জিহুৱাৰ ওচৰলৈ তেওঁলোক ওলটি নাহিল বা তেওঁক নিবিচাৰিলেও। ইফ্ৰয়িম যেন এটা অজলা কপৌ হ'ল, একেবাৰে বুদ্ধিহীন। তেওঁলোকে এবাৰ মিশ্বৰক মাতে, পুনৰ অচুৰীয়া ওচৰলৈ যায়, কিন্তু তেওঁলোক যেতিয়া যাব, মই তেতিয়া তেওঁলোকৰ ওপৰত মোৰ জাল পেলাম। আকাশৰ চৰাইবোৰৰ নিচিনাকৈ মই তেওঁলোকক তললৈ নমাই আনিম। তেওঁলোকৰ মণ্ডলী ওচৰত যেনেকৈ কোৱা হৈছিল, সেইদৰে মই তেওঁলোকক শাস্তি দিম। তেওঁলোকৰ সন্তাপ হ'ব, কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ'ল। তেওঁলোকৰ বিনাশ হ'ব, তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলোঁ, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক'লে। তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাটৰুক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে। যদিও মই তেওঁলোকক শিক্ষা দিলোঁ আৰু তেওঁলোকৰ বাহু শক্তিশালী কৰিলোঁ, কিন্তু তেওঁলোকে এতিয়া মোৰেই বিৰুদ্ধে কুকল্পনা কৰিছে। তেওঁলোকে ঘূৰিছে, কিন্তু সৰ্বোপৰি ঈশ্বৰ মোলৈ ঘূৰা নাই।
তেওঁলোক এক কুটিপূৰ্ণ ধনুৰ নিচিনা হ'ল।
তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূৰ্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ'ব। এইদৰে ইজৰাইলীয়াসকল মিছৰ দেশত হাঁহিয়াত্তৰ পাত্ৰ হ'ব।